অসফল হওয়া হোক, এতিয়ালৈকে আপুনি কিজানি সফল হওয়ার নানা উপায়ের কথা পড়িছে আর সদায় কেন সফল হব পারি সেই বিষয়ে পড়ি আহিছে, শুনি আহিছে, ভিডিও দেখিছে। মই কিন্তু আজি সফল কেনেকৈ হ'ব পাৰি সেইটো নকম, মই ক'ম যে অসফল হ'ব কেনেকৈ পাৰি, কি কি কৰিলে আপুনি অসফল হ'ব পাৰে। আহক চাওঁ, অসফল হোৱাটো সহজ কাম, আপুনি একো কৰিব নালাগে, মাত্ৰ সাধাৰণতে যেনেদৰে আপুনি চলি আছে তেনেদৰে চলি থাকিলেই হ'ল। কিন্তু কি কি গুণ থাকিলে আপুনি অসফল সহজে হ'ব পাৰিব সেইকেইটালৈ অকণমান মন কৰিব। সদায় অমনোযোগী, অৰ্থাৎ মোৰ কোনো কথাতে মনোযোগ নাই, মোৰ হাতত অনবৰত ফোনটো থাকেই, নহ'লে কম্পিউটাৰটো আছে, 4G আছে যেতিয়া, গতিকে দিনটো যিকোনো ঠাইতে ইণ্টাৰনেট পোৱা যায়, ফেচবুক বা ইউটিউবত নানা ধৰণৰ ভিডিঅ' আছে সেইবিলাক চাওঁ, হোৱাটছএপত মই যি 10টা গ্ৰুপৰ সদস্য তাত দিনটোত 20-30টা আপডেট আহে, এইবিলাক এপত কিবা নতুন আহিলে মোৰ ফোনৰ নটিফিকেশ্যনো আহে, লগে লগে নটিফিকেশ্যন অহাৰ লগে লগে মই সেয়া খুলি চাওঁ। গতিকে দিনটোৰ প্ৰায়খিনি সময়, বিশেষকৈ কাম কৰাৰ যিখিনি মেইন টাইম, প্ৰধান সময়, মুখ্য সময়, সেইখিনি এইবিলাকত গুচি যায়। গতিকে বেলেগ কাম কৰাৰ, শিকাৰ বা পঢ়াৰ বাবে মোৰ সময় নাই। যিবিলাক কথা দৰকাৰী, যিবিলাক কথাত মই মনোযোগ দিব লাগে, সেইবিলাকত মনোযোগ দিবলৈ মোৰ সময় নাই। মই যদি টিচাৰ হয়, পঢ়াওঁ, যদি প্ৰফেচাৰ হয়, যদি পঢ়াওঁ, যে মোৰ স্কিল আৰু অলপ ভাল কৰি নতুন কিবা শিকি ল'ৰা ছোৱালীক কেনেদৰে ভালকৈ আৰু পঢ়াব পাৰি, কেনেদৰে এবাৰ পঢ়ালে সিহঁতে ধুনীয়াকৈ বুজি পাব বা সিহঁতে কি কৰিলে ভালকৈ বুজি পাব, এইবিলাকত গুৰুত্ব দিয়াতকৈ মই মোৰ ফোনটোত বা কম্পিউটাৰত বেছি সময় কটাওঁ, কাৰণ মোৰ নতুন একো শিকিবলগীয়া নাই, শিকাবলগীয়া নাই, আৰু এনেকুৱা ধৰণৰ সৰু সৰু কথাত মন দিবলৈ মোৰ সময় নাই। তাৰপিছত কেৱল কথা কওক, কাম নকৰিব, এইটো কৰিলেও আপুনি সহজে অসফল হ'ব পাৰিব। কথা কোৱাটো সহজ, বহুত সহজ কাম, কেৱল ক'বহে লাগে, কাম কৰাটো টান, বৰ কষ্ট হয়, গতিকে আপুনি কেৱল কথা কওক, কাম নকৰিব। আপুনি বেলেগৰ আগত ক'ব পাৰে মই এইটো কৰোঁ, মই আগতে এইটো কৰিছিলোঁ, মই এইটো কৰি আছোঁ, ক'বহে লাগে, কৈ যাওক, কিন্তু কামটো নকৰিব। এইটো বিফল হোৱাৰ বা অসফল হোৱাৰ একদম সহজ উপায়। যিমান মন যায় সিমান কথা কওক, যিমান বঢ়াই ক'ব লাগে কথাবিলাক বঢ়াই কওক, যি মন যায় তাকে কওক, কিন্তু সেই হিচাপে কামটো কেতিয়াও নকৰিব, তেতিয়াহ'লে আপুনি সহজে বিফল বা অসফল হ'বই, চিন্তা কৰিব নালাগে। তাৰপিছত হ'ল, জীৱনটো এনজয় কৰিবৰ বাবে, দায়িত্ব ল'বৰ বাবে নহয়। সঁচা কথা, জীৱনটোলৈ আপুনি এটা জীৱনেই পাইছে, যদি এনজয় নকৰে কেতিয়া কৰিব। নিজকে উন্নীত কৰাৰ বাবে, নিজকে আৰু ভাল কৰাৰ বাবে যি কৰিব লাগে তাত বহুত কষ্ট হয়, কি দৰকাৰ এনেকুৱা কষ্ট কৰিবলৈ, তাতকৈ এনজয় কৰিব লাগে। আপুনি যদি ভালদৰে মন কৰে দেখিব যে বেছিভাগ বস্তু আমাৰ এনজয়মেণ্টৰ কাৰণে, ফেচবুক, হোৱাটছএপ, টিভি, এই গোটেইবিলাক বস্তু কি কাৰণে, যাতে আমি দিছ ফৰ এনজয়মেণ্ট, এনজয় কৰিবলৈ, সেইবাবে এইবিলাক বনাইছে, আমি এনজয় কৰিব লাগে। এতিয়া যদি আপুনি দায়িত্ব লয়, বিশেষকৈ বেলেগৰ দায়িত্ব লোৱাৰ কথা কোৱাই নাই, মই নিজৰ জীৱনটো দায়িত্ব লয়, যে মোৰ জীৱনটো মোৰ হাতত আছে, মই এইখিনিখিনি বেয়া হৈ আছে, এইখিনি ভাল কৰিব লাগে, কিছুমান বস্তু মই নাজানো শিকিব লাগে, আৰু যিখিনি আছে ভাল হৈ আছে সেইখিনি আৰু অলপ ভাল কৰিব লাগে, এইবিলাক কৰা মানে নিজৰ দায়িত্ব লোৱা। আৰু যেতিয়া সেইবিলাক কৰিবলৈ যাব তেতিয়া আপোনাৰ কষ্ট বেছি হ'ব, কাৰণ বহুত কাম কৰিব লাগিব, কষ্ট, ঘাম ওলাব, কষ্ট হ'ব, কেতিয়াবা কৰিব নোৱাৰিব, আকৌ কৰিবলগীয়া হ'ব, গতিকে এইবিলাক কষ্ট কৰাতকৈ নিজৰ জীৱনৰ দায়িত্বটো নলোৱাই ভাল, যি হয় হৈ থাকিব, চলি থাকক, এটা জীৱনটোতো এটা সময়ত চলি থাকিবই আৰু এটা সময়ত শেষ হ'বই নিজে নিজে, হ'লেও আপুনি একো নকৰিলেও হ'ব, গতিকে একো নকৰিলেও যদি হয় কিয়নো কষ্ট কৰিব লাগে। তাৰপিছত হ'ল আপোনাৰ দোষ কোন, যিবিলাক আপোনাৰ খাছ দোষ আছে এই মানুহবিলাক কোন, যদি আপোনাৰ দোষবিলাকৰ নানা ধৰণৰ গুণ আছে, যেনে কিছুমান মদাহী, কিছুমানে ভাং খায়, কিছুমানে অনবৰতে খালি দিনটো চিনেমা চাই কটায়, কিছুমানে যদি অনবৰতে খালি নিগেটিভ কথাকে কৈ কটায়, কিছুমানে অকল চৰকাৰৰ দোষ দেখে, সমাজৰ দোষ দেখে, বেলেগ কাৰোবাৰ দোষ দেখে, নিজৰ বাহিৰে সকলোৰে দোষ দেখে, তেনেকুৱা মানুহবিলাকৰ লগত যদি আপোনাৰ দোষ্টি আছে, সেইবিলাক যদি আপোনাৰ দোষ বন্ধু, তেতিয়াহ'লে আপুনি সহজে বিফল বা অসফল হ'ব পাৰিব, চিন্তা কৰিব নালাগে। কারণ আপুনি যি 4-5 জন মানুহৰ লগত সদায় উঠা বহা করে আপনার স্বভাবও তেনেকুৱা হোৱাটো খাটাং। আপুনি গম পায়ে হোক বা গম নাপায়ে হোক, কিন্তু আপনার স্বভাবটো তেনেকুৱাই হ'ব। গতিকে আপনার এই যিকেইজন বন্ধু সাবধানে আপুনি বাছি ললে বিফল হবলৈ সহজ হ'ব। তেনেকুৱা নেগেটিভ ধৰণৰ যদি বন্ধু, বেয়া স্বভাৱ থকা বন্ধু বাছি লয়, বিফল হবলৈ, অসফল হবলৈ বহুত সহজ হ'ব। কাইলৈ কৰিম। আপোনাৰ যদি আজি কিবা কৰিবলগীয়া কাম আছে তাক কাইলৈ পেলাই থওক, আৰু কাইলৈ যদি কিবা কৰিবলগীয়া আছে পৰহিলৈ পেলাই থওক। কোনোবা এজনে কৈ থৈ গৈছে, আজ কা কাম কল কৰো, কল কা কাম পৰসো, ইতনি জল্দি ক্যা হে বেতে, জব জিনা হে বৰসো। গতিকে যিহেতু আপুনি ইমান দিন জীয়াই থাকিব, গতিকে ইমান দৌৰাদৌৰি কিয়? কামটো যদি কাইলৈ কৰিলোঁ হয় কাইলৈ পেলাই থওক, পাৰিলে আৰু পিছলৈ পেলাই থওক। জৰুৰী হয়ো যদি তাক পিছলৈ পেলাই থোৱা কিবা এটা উপায় উলিয়াওক। কিবা নহয় কিবা এটা কাৰণ ওলাবই, আপুনি ভালদৰে বিচাৰ খোচাৰ কৰিলে তেনেকুৱা কিবা নহয় কিবা এটা কাৰণ ওলাবই, আৰু সেইমতে কৰক, পিছলৈ পেলাই থৈ গৈ থাকক। যিমানেই জৰুৰী কাম নহওক, হস্পিটেল যাব লাগে, কিবা এটা দেখুৱাব লাগে, পিছলৈ পেলাই থওক। ল'ৰা ছোৱালী যদি এডমিশ্যন আছে পিছলৈ পেলাই থওক। টেক্সৰ কাম কৰিবলগীয়া আছে, বেংকলৈ যাবলগীয়া আছে, ঘৰৰ কিবা এটা বেয়া হৈ আছে ঠিক কৰিব লাগে, এইবিলাক সদায় যিমান পাৰে পিছলৈ পেলাই গৈ থাকিব। আৰু তেতিয়াহ'লে আপুনি কোনো কথাই নাই, কোনো চিন্তাই নাই, ডেফিনেটলি নিশ্চিতভাৱে বিফল হ'বই, অসফল হ'বই, হ'ব, কোনেও আপোনাক ৰখাব নোৱাৰে। আমি এলেহুৱা তাতে কি হ'ল? আমি এলেহুৱা, মানুহ এলেহুৱা বুলি চাইণ্টিষ্টে কৈ থৈ গৈছে। গতিকে আমি এলেহুৱা যদি হয় একচেপ্ট কৰিলে হ'ল কথাটো, কিনো হ'ল? গতিকে যিমান পাৰে কামবিলাক নকৰাকৈ থাকিব পাৰি নেকি সেয়া কৰিবলৈ চাব, আৰু কৰিলেও লাহে ধীৰে কৰিলে হ'ল, ইমান দৌৰাদৌৰি কিয়? আৰু তাত কাম এটা কৰিলে তাত ভাল কোৱালিটি কি কথা আছে? কামটো হ'লেই হ'ল, যদি আজি হ'ব লাগিছিলে 5 দিন পিছত হ'লেও কোনো কথা নাই, আৰু কোৱালিটি একো দৰকাৰ নাই তাত, গুণগত মানদণ্ড এইবিলাকৰ কোনো দৰকাৰ নাই, ইমান ঝামেলা ল'বলৈ কি দৰকাৰ আছে? আমি যিহেতু এলেহুৱাই, গতিকে এলেহুৱাই হৈ থাকোঁ, তাক সলনি কৰাৰ কোনো দৰকাৰ নাই। হাত দঙাটো সহজ কাম, অসফল হ'বলৈ হ'লে আপুনি সহজ কামবিলাক কৰিবই লাগিব, তাৰে এটা হ'ল হাত দাঙি দিয়াটো। চাওক, এতিয়া আপোনাৰ পৰীক্ষাত আপুনি নম্বৰ কমকৈ পাইছে, সেই যে নাই মই নোৱাৰোঁ বুলি হাতখন দাঙি দিলে লেঠা মৰি গ'ল, কোনেও একো নকয়। অফিচত কোনোবা কিবা এটা কাম কৰিব লাগে বা আপুনি স্কুলত কিবা এটা পঢ়াব লাগে, যে নাই এইটো মই নোৱাৰোঁ, ইমানখিনিয়ে পাৰিম, ইয়াতকৈ বেছি নোৱাৰোঁ বুলি হাত দাঙি দিলে হ'ল, কাম শেষ, আপোনাৰ কষ্ট নাই, চব পিছৰখিনি কৰিবলগীয়া নাই। তাকে নকৰি কিছুমান মূৰ্খই কৰে কি, বাৰে বাৰে চেষ্টা কৰি থাকে যাতে কামটো আৰু ভাল হয়, আৰু ভালকৈ কৰিব পাৰে, ভাল কোৱালিটি হয়, জলদি কৰিব পাৰে, এইবিলাক চেষ্টা কৰা মূৰ্খ কিছুমান আছে, আপুনি নকৰিব। যদি বিফল হ'বলৈ মন আছে, অসফল মন হ'বলৈ মন আছে, চিম্পলি হাত দাঙি দিলে হ'ল। যিকোনো টান পৰিস্থিতিত পৰিলে, টান কাম এটা কৰিবলৈ দিলে, কোনোবাই সোনকালে কাম কৰিবলৈ দিলে, ভাল কোৱালিটি কাম কৰিবলৈ দিলে, হাতখন দাঙি ক'লে হ'ল যে নাই মইতো নহ'ব, মোৰ দ্বাৰা নোৱাৰিম। যিকোনো কথাতে আপুনি জীৱনৰ যি কথাত মন যায় তাতে এইটো লগাব পাৰিব, যিকোনো কথাত, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, নিজৰ পৰিবাৰৰ ক্ষেত্ৰত, নিজৰ স্বামীৰ ক্ষেত্ৰত, অন্য কোনোবা ছ'চিয়েল কামৰ ক্ষেত্ৰত, নিজৰ কামৰ ক্ষেত্ৰত, টকা পইচাৰ ক্ষেত্ৰত, যিহঁতে মন যায় হাত দাঙি ক'লে হ'ল যে নাই মোৰ দ্বাৰা নহ'ব, মই নোৱাৰিম, লগে লগে সকলো কাম শেষ, আপুনি একো কৰিবলগীয়া একো নাই। তাৰপিছত দুটামান সৰু সৰু কথা আছে, এইকেইটা কৰিলেও আপুনি অসফল হ'বলৈ, বিফল হ'বলৈ সুবিধা হ'ব। এটা হ'ল কি, কৃতজ্ঞতা। যিসকল সফল মানুহ তেওঁলোকে আনৰ প্ৰতি সদায় কৃতজ্ঞ হয় আৰু এই কৃতজ্ঞতাটো প্ৰকাশ কৰে। কৃতজ্ঞতাই অকল তেওঁলোকক ভালে থকাতে সহায় নকৰে, লগতে তেওঁলোকে আগবঢ়াটো সহায় কৰে। কিন্তু আপুনি এইবিলাক কৰিব নালাগে। কোনোবাই যদি আপোনাৰ কাৰণে কিবা কৰিছে তেওঁক থেংক ইউ কোৱাৰ কোনো দৰকাৰ নাই। কৃতজ্ঞতা প্ৰকাশ কৰাৰ বা যিখিনি বস্তু আপুনি পাই আছে তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰো কোনো দৰকাৰ নাই। ওচৰ চুবুৰীয়া, আপোনাৰ লগৰ কোনোবাই বা চিনাকি কোনোবাই, বেটছমেট কোনোবাই কিমান কি কৰিছে তেওঁৰ লগত সদায় কম্পেয়াৰ কৰিলে হ'ল, তেতিয়াহ'লে আপোনাৰ সদায় ঘৰত অশান্তি চলি থাকিব। কৃতজ্ঞতা যেতিয়া আপুনি যিখিনি বস্তু পাইছে তাৰ বাবে কেতিয়াও কৃতজ্ঞ নহ'ব, কৃতজ্ঞতা প্ৰকাশ নকৰিব যে মই এইখিনি পাইছোঁ, থেংক ইউ ছ' মাছ, ভগৱানক থেংক ইউ কয়, কাৰোবাক ইউনিভাৰ্চক কয়, যাক কয়, এই কামটো নকৰিব আপুনি। কারণ কৃতজ্ঞতা প্রকাশ করে যাক অলগর্ধ মানুষ যাক একু নাজানে তেওঁলোকেহে বেলেগর কৃতজ্ঞ হয় বেলেগর প্রতি। আপনি নহব, আপনি টান মানুষ, কাউকে থ্যাংক ইউ করার দরকার নাই, কৃতজ্ঞ হওয়ারও দরকার নাই। সদায় আনের লগত কম্পেয়ার করে চাব যে আপনি কিমান বেশি পয়সা আছে আপনার, কিমান কি বস্তু আছে আপনার ঘর, এইবিল কম্পেয়ার করব। শেষরটো বস্তু যে আপনার সহজে অসফল বা বিফল হওয়াত সহায় করব, সেই হল চারিফালে নেগেটিভ দেখব লাগে। চারিফালে নেগেটিভ তো হয়ে আছে, আপনি পেপারখন মেলিলে, টিভির অসমিয়া টিভি চ্যানেল কেটা চালে, বেলেগ নিউজ চ্যানেল চালে, যে কোনো চ্যানেলতে আপনি দেখব যে প্রায়বিল খবরে নেগেটিভ। গতি তারমানে নেগেটিভ হয়ে আছে দুনিয়াখনত, কারণে নেগেটিভ খবর দিছে, তাত আপনার কি দোষ? গতি চারিফালে নেগেটিভে দেখব আপনি সকল কথাতে। আপনার লড়া ছোৱালীয়ে কিবা একটা পরীক্ষাত ভাল নম্বর পোৱা নাই, তাতো আপনি নেগেটিভ যে ইহতি ইয়ার দ্বারা নহব, ই নারিব, বা টিচার বেয়া, আজিকালি শিক্ষা ব্যবস্থায় সব বেয়া, সেইটো বুলি কলে লেথা মারি থলে হল। নহলে আপনি নিজের যদি দায়িত্ব লয় যে ভাল করব লাগবে লড়া ছোৱালী পড়া, তেতিয়াহলে আপনার কষ্ট বাড়িব, কাম বাড়িব, গতি নকরিব। চারিফালে নেগেটিভ দেখিলে হল যে কোনো কথাতে, কোনোবা যদি কিবা ভাল মিটিং এখনও পাতিছে তাতো নেগেটিভ দেখিলে হল, কোনোবা যদি ভাল আর্টিকেল এটা লিখিছে, ভিডিও এটা বনায় আপনার ভাল ভিডিও এটা কিবা কথা কব খুঁজছে, তাতো আপনি নেগেটিভ দেখিলে হল। যে কি আছে নেগেটিভ খুশি খুশি বিচারি উলিয়াব, ভালদরে বিচারিলে যে কোনো কথা নেগেটিভ ওলাবই। আর এনেদরে নেগেটিভ যিমানে বেশি ওলাব পারে সিমানে আপনার নেগেটিভ বস্তু বিচরার কৌশলটো তারমানে আরো ভাল হয়ে আহিছে। যিমানে বেছিকৈ বিচাৰি পাব সিমানে আপোনাৰ কৌশল ভাল হৈ আহিছে, গতিকে প্ৰেক্টিচ কৰি থাকিব, সকলো কথাতে নেগেটিভ বিচাৰিবলৈ চেষ্টা কৰিব। এই কথাকেইটা যদি আপুনি ভালদৰে পালন কৰে আৰু বেলেগ একো কৰিব নালাগে, আৰু এইবিলাক সহজ, সেইকাৰণে কৰিবলৈ সহজ হ'ব আপোনাৰ কাৰণে, কষ্ট নহয় বেছি। এইকেইটা অনুসৰণ কৰিলে, এইকেইটা বস্তু ফ'ল' কৰিলে হ'ল আপুনি ডেফিনেটলি অসফল হ'বই, বিফল হ'বই। বেশিরভাগ মানুষে যদি বিফল হয়েছে, একটা মিডিয়কর লাইফ একটা চলি আছে, লাইফে যে গেছে সেইফালে গৈ আছে, তেনেকুৱা আপনিও একদরে চলি থাকিব পাৰিব। গতি অসফল হবলৈ যদি মন আছে, বিফল হবলৈ মন আছে, এইকেইটা বস্তু ফলো করলে হল। থ্যাংক ইউ সো মাছ ফর ইয়র টাইম।